Ia Akahbani. বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ বিশ্বতে আজি মানৱ অধিকাৰ দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে নতুন দিল্লীত আয়োজন কৰা এটা অনুষ্ঠানক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ চলিত বৰ্ষৰ স্মাৰ্ট ইণ্ডিয়া হেকাথন প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ত উপনীত হোৱা যুৱ উদ্ভাৱকসকলৰ সৈতে মত বিনিময় কৰিব। চৰকাৰে পৰৱৰ্তী 3টা বছৰত 2,00,000 বীমা সখীক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। আৰু ভাৰতে কালি মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ এখন খেলত মালয়েছিয়াক 5-0 পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। আজি মানৱ অধিকাৰ দিৱস। মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে আজিৰ দিনটোত এই দিৱস পালন কৰা হয়। 1948 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সমগ্ৰ বিশ্বতে মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা পত্ৰ গ্ৰহণ কৰিছিল। এইবেলি মানৱ অধিকাৰ দিৱসৰ মূল বিষয় হৈছে আমাৰ অধিকাৰ, আমাৰ ভৱিষ্যত, এতিয়াই। মানৱ অধিকাৰ যে কেৱল এটা আকাংক্ষা নহয়, বৰং ই ব্যক্তি আৰু সম্প্ৰদায়ৰ সবলীকৰণৰ দ্বাৰা তেওঁলোকৰ উন্নত ভৱিষ্যত নিৰ্মাণৰ ব্যৱহাৰিক আহিলাও এই ধাৰণাতে মানৱ অধিকাৰ দিৱসৰ চলিত বৰ্ষৰ বিষয়বস্তুৰ জৰিয়তে গুৰুত্ব আৰোপ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মানৱ অধিকাৰ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে নতুন দিল্লীত আয়োজন কৰা এটা অনুষ্ঠানক সম্বোধন কৰিব। ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে যে আজি এই দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি মানসিক উৎকৰ্ষ সাধন, শ্ৰেণীকোঠাৰ পৰা কৰ্মক্ষেত্ৰলৈকে মানসিক চাপ নিয়ন্ত্ৰণ সন্দৰ্ভত এখন দিনজোৰা ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ প্ৰদান কৰিব। এইবেলি ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ বিভিন্ন শাখাৰ অধীনত মুঠ 45টা বঁটা প্ৰদান কৰা হ'ব। বঁটা লাভ কৰা পঞ্চায়তসমূহৰ কৰ্মৰাজিয়ে তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থাৰ পৰা সামূহিক উন্নয়নলৈ বিভিন্ন দিশত কৃতিত্ব প্ৰতিফলিত কৰিছে। কাইলৈৰ অনুষ্ঠানত পঞ্চায়তী ৰাজ মন্ত্ৰীয়ে বঁটা লাভ কৰা পঞ্চায়তসমূহৰ কাম কাজৰ শ্ৰেষ্ঠ পদ্ধতি বিষয়ক এখন পুস্তিকা উন্মোচন কৰিব। এই পুস্তিকাখনত বঁটা লাভ কৰা পঞ্চায়তসমূহৰ উদ্ভাৱনী আৰু প্ৰভাৱশালী কৰ্মপদ্ধতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে অন্যান্য পঞ্চায়তসমূহক কাম কাজৰ শ্ৰেষ্ঠ পদ্ধতিসমূহ গ্ৰহণ কৰিবলৈ আৰু দেশৰ গ্ৰামাঞ্চলৰ সামগ্ৰিক উন্নয়নত অৰিহণা আগবঢ়াবলৈ অনুপ্ৰাণিত কৰাটোৱেই ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ মূল উদ্দেশ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে চলিত বৰ্ষৰ স্মাৰ্ট ইণ্ডিয়া হেকাথন প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ত উপনীত হোৱা যুৱ উদ্ভাৱকসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰতিযোগিতাখনৰ চূড়ান্ত পৰ্যায়ত ছাত্ৰ ছাত্ৰীৰ 1,300টাতকৈ অধিক দলে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত সমবেত হোৱা লোকসকলক উদ্দেশ্যি ভাষণ দিয়াৰো কথা আছে। কাইলৈ স্মাৰ্ট ইণ্ডিয়া হেকাথন প্ৰতিযোগিতাৰ 7ম সংস্কৰণো ৰাষ্ট্ৰজুৰি 51টা কেন্দ্ৰৰ জৰিয়তে আৰম্ভ হ'ব। প্ৰতিযোগিতাখনিৰ ছফটৱেৰ সংস্কৰণটো অবিৰতভাৱে 37 ঘণ্টালৈ চলাৰ বিপৰীতে হাৰ্ডৱেৰ সংস্কৰণ 15 ডিচেম্বৰলৈ অব্যাহত থাকিব। বিগত সংস্কৰণসমূহৰ দৰে এইবাৰো ছাত্ৰ ছাত্ৰীৰ দলসমূহে শিক্ষাৰ্থী উদ্ভাৱন শাখাত ৰাষ্ট্ৰৰ সৈতে জড়িত 17টা বিষয়বস্তুৰ সন্দৰ্ভত নিজৰ ধাৰণা প্ৰদৰ্শন কৰিব, নাইবা বিভিন্ন মন্ত্ৰালয়, বিভাগ তথা উদ্যোগে দিয়া সমস্যা সমাধানৰ ক্ষেত্ৰত কাম কৰিব। চলিত বৰ্ষত 54টা মন্ত্ৰালয়, বিভাগ, ৰাজ্য চৰকাৰ, উদ্যোগ আদিয়ে 250টা সমস্যা প্ৰতিযোগিতাত সমাধানৰ বাবে জমা কৰিছে। গ্ৰেটাৰ নয়ডাৰ নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কালি প্ৰথমখন বিমানে অৱতৰণ কৰে। নতুন দিল্লীৰ পৰা উৰা মৰা পৰীক্ষণমূলক এই বিমানখনে বিমানবন্দৰটো দিনৰ 1:30 বজাত অৱতৰণ কৰে। বিমানখনত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বিষয়াৰ লগতে কাৰিকৰী বিশেষজ্ঞও আছিল। বিমানবন্দৰটোত এনেধৰণৰ পৰীক্ষণ অহা 15 ডিচেম্বৰলৈ অব্যাহত থাকিব। অহা বছৰৰ এপ্ৰিলত এই বিমানবন্দৰৰ পৰা প্ৰথমখনত বাণিজ্যিক বিমানে উৰা মাৰিব বুলি আশা কৰা হৈছে। বিমানবন্দৰটোৰ প্ৰায় 85% কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ ৰাজধানী অঞ্চল তথা উত্তৰ প্ৰদেশবাসী লোকৰ জীৱন ধাৰণৰ মান সহজ কৰাৰ লগতে যোগাযোগৰ ব্যৱস্থাটোত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোগাযোগ ব্যৱস্থাৰ দ্ৰুত বিকাশৰ লগতে জনসাধাৰণৰ বাবে উচ্চ মানৰ আন্তঃগাঁথনি তৈয়াৰ কৰাৰ বাবে তেওঁৰ চৰকাৰে বহুকেইটা পদক্ষেপ লৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
চৰকাৰে পৰৱৰ্তী 3টা বছৰত 2,00,000 বীমা সখী অথবা বীমা এজেণ্টক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি পানীপথত অনুষ্ঠিত বীমা সখী যোজনা মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষতে 25,000 বীমা সখীক নিযুক্তি দিয়া হ'ব। প্ৰতিগৰাকী মহিলা স্বেচ্ছাসেৱকে বীমা এজেণ্টে প্ৰথম বছৰত প্ৰতিমাহত 7,000 টকাকৈ, দ্বিতীয় বছৰত মাহিলী 6,000 টকাকৈ আৰু তৃতীয় বছৰত মাহিলী 5,000 টকাকৈ পাৰিতোষিক লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি হাৰিয়ানাৰ পানীপথত বীমা সখী যোজনা শীৰ্ষক অভিলাষী আঁচনিখন মুকলি কৰে। LIC-য়ে এই উদ্যমৰ জৰিয়তে দশম শ্ৰেণীৰ শিক্ষা সাং কৰা 18-70 বছৰ বয়সৰ ভিতৰত মহিলাসকলক সবলীকৰণৰ লক্ষ্য লৈছে। অনুষ্ঠানত শ্ৰীমতী সীতাৰমণে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে মহিলা সবলীকৰণৰ বাবে বিভিন্ন পদক্ষেপ লৈছে। চলিত বৰ্ষৰ বাজেটত দেশত মহিলা সম্পৰ্কীয় আঁচনিসমূহৰ বাবে 3.3 লাখ কোটি টকা ধাৰ্য কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। জম্মু কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত কালি সংঘটিত লেণ্ডমাইন বিস্ফোৰণৰ ঘটনাত ভাৰতীয় সেনাবাহিনীৰ এগৰাকী জোৱান শ্বহীদ হয়। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি শ্বহীদগৰাকীক 25 ৰাষ্ট্ৰীয় ৰাইফলছৰ হাবিলদাৰ ভি সুব্বায়া ভৰিকুণ্টা হিচাপে চিনাক্ত কৰা হৈছে। জিলাখনৰ মণ্ডি অঞ্চলৰ ছোৱাজিয়ান খণ্ডত নিয়োজিত জোৱানগৰাকীয়ে ভুলবশতঃ লেণ্ডমাইনত খোজ দিয়াৰ ফলত বিস্ফোৰণটো সংঘটিত হয়। বিস্ফোৰণ সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কালি মালয়েছিয়াৰ কুৱালালামপুৰত শ্ৰৱণ বাধাগ্ৰস্ত খেলুৱৈসকলৰ মাজত অনুষ্ঠিত এছিয়া প্ৰশান্ত মহাসাগৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ দশম সংস্কৰণত 55টা বঁটা অৰ্জন কৰা ভাৰতীয় দলটোক সম্বৰ্ধনা জনায়। ভাৰতীয় দলটোৱে প্ৰতিযোগিতাখনত 8টা সোণৰ, 18টা ৰূপৰ আৰু 29টা ব্ৰঞ্জৰ পদক দখল কৰে। 1 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত দেশৰ হৈ 68গৰাকী খেলুৱৈয়ে ভাগ লৈছিল। ইয়াৰ ভিতৰত 42গৰাকী পুৰুষ আৰু 26গৰাকী মহিলা খেলুৱৈ আছিল। এয়া হ'ল 1984 চনৰ পৰা প্ৰতি 4 বছৰৰ বিৰতিত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতীয় দলৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। শ্ৰীমাণ্ডাভিয়াই তেওঁৰ বাসগৃহত অনুষ্ঠিত বিশেষ মত বিনিময় অনুষ্ঠানত ভাৰতীয় দলৰ খেলুৱৈসকলৰ লগতে প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীবৃন্দক অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত শ্ৰীমাণ্ডাভিয়াই ভাৰত সম্প্ৰতি ক্ৰীড়াখণ্ডত আগবাঢ়ি গৈছে বুলি মন্তব্য কৰে। তেওঁ কয় যে চৰকাৰে ক্ৰীড়া আন্তঃগাঁথনি আৰু বিশেষ প্ৰশিক্ষণৰ সুবিধা উন্নত কৰাৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতে কালি ওমানৰ মাস্কাটত চলি থকা মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ এখন খেলত মালয়েছিয়াক 5-0 পৰাস্ত কৰে। এয়া হ'ল প্ৰতিযোগিতাখনৰ ইতিহাসত মালয়েছিয়াৰ বিৰুদ্ধে ভাৰতৰ একেলাথেৰে তৃতীয়টো বিজয়। ভাৰতৰ হৈ প্ৰতিযোগিতাৰ 32 সংখ্যক মিনিটত বৈষ্ণৱী ফাল্কেই প্ৰথমটো গ'ল দিয়ে। ভাৰতৰ কণিকা শিৱাছে 38 সংখ্যক মিনিটত আন এটা আৰু দীপিকাই 37, 39 আৰু 48 সংখ্যক মিনিটত এটাকৈ গ'ল দি হেট্ৰিকৰ জৰিয়তে দলৰ বিজয় সুনিশ্চিত কৰে। প্ৰতিযোগিতাৰ আন এখন খেলত আজি ভাৰত চীনৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 8:30 বজাত অনুষ্ঠিত হ'ব। ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় বধিৰ ক্ৰিকেট শৃংখলাটো 5-0 ফলাফলেৰে দখল কৰিছে। 2 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ দিল্লীত অনুষ্ঠিত এই দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতে আলহী দলটোক 13 ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে ছাই আকাশক মেন অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইপিনে শৃংখলাটোত সৰ্বাধিক 12টা উইকেট দখল কৰা শ্ৰীলংকাৰ আলনাৰুছ কালেপক মেন অব দ্য ছিৰিজৰ সন্মান প্ৰদান কৰা হয়। ওড়িশাৰ কটকত আজিৰে পৰা চলিত বৰ্ষৰ ওড়িশা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হ'ব। প্ৰতিযোগিতাখন 15 ডিচেম্বৰত সামৰণি পৰিব। প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত শাশ্বত দালাল, চিৰাগ সেন আৰু বৰুণ কাপুৰৰ লেখীয়া যুৱ তাৰকা খেলুৱৈয়ে দেশৰ হৈ অংশগ্ৰহণ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। সমগ্ৰ বিশ্বতে আজি মানৱ অধিকাৰ দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নতুন দিল্লীত আয়োজন কৰা এটা অনুষ্ঠানক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ চলিত বৰ্ষৰ স্মাৰ্ট ইণ্ডিয়া হেকাথন প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ত উপনীত হোৱা যুৱ উদ্ভাৱকসকলৰ সৈতে মত বিনিময় কৰিব। চৰকাৰে পৰৱৰ্তী 3টা বছৰত 2 লাখ বীমা সখীক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে আৰু ভাৰতে কালি মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ এখন খেলত মালয়েছিয়াক 5-0 পৰাস্ত কৰে। আৰু ইয়াৰ লগে লগে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে। পৰৱৰ্তী বাতৰি পুৱা 7:28 শুনিবলৈ পাব।